তিতৰ প্ৰতিপত্ৰ 3 অধ্যায়। তুমি তেখেতসকলক সোঁৱৰাবা, তেখেতসকল যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোকসকলৰ বহিভূত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকৰ্মত যুগুত হৈ থাকে আৰু কোনো ব্যক্তিক নিন্দা নকৰি নিৰ্বুদ্ধি আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাৱ প্ৰকাশ কৰক, কিয়নো পূৰ্বে আমিও নিৰ্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানাবিধ অভিলাষৰ আৰু সুখভোগৰ সেৱা কৰ্ম কৰা, হিংসা আৰু ঈষাত গাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলো। কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাৱ আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হ'ল, তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকী দিলে, যাতে তেওঁৰ অনুগ্ৰহত আমি ধাৰ্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব পাৰোঁ। এই কথা বিশ্বাসযোগ্য, ঈশ্বৰত বিশ্বাস কৰাসকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকৰ্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছো। এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক, কিন্তু মোৰ বাদ বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিৰুদ্ধে বাকযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা, কিয়নো সেইবোৰ অনুপকাৰী আৰু অনৰ্থক। দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেওঁলোকক অগ্ৰাহ্য কৰিবা। তেনেধৰণৰ মানুহ যে বিপদগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে সেই বিষয়ে তুমি জানা। শেষ আদেশ আৰু মংগলবাদ। মই তোমাৰ তালৈ আত্মীমা বা তুখীষক পঠালো, নিকপলিত মোৰ ওচৰলৈ বেগাই আহিব বাবে তুমি যত্ন কৰিবা, কিয়নো মই সেই ঠাইতে যাৰ কালি কটাবলৈ সিদ্ধান্ত ললো। পণ্ডিত চিনাক আৰু আপলোক অতি যত্নৰে পঠাবা, যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়, আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পূৰণ কৰিবলৈ সৎকৰ্মত লাগি থাকিবৰ বাবে শিকক। মোৰ লগত থকা সকলোৱে তোমাক মংগলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰেম কৰা সকলোকে মংগলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন।